দ্বিতীয় বংশাৱলী ১৮ অধ্যায়। সেই সময়ত যিহোশ্বাফতে অধিক ধন আৰু সন্মান লাভ কৰিলে আৰু তেওঁ আহাবৰ লগত মিতিৰ পাতিলে। কেইবছৰমানৰ পাছত তেওঁ চমৰীয়ালৈ আহাবৰ ওচৰলৈ নামি গ'ল। আহাবে তেওঁ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে অনেক ভেড়া, ছাগলী আৰু গৰু মাৰিলে। আনকি আহাবে তেওঁৰ লগত ৰামুত গিলিয়ড আটক কৰিবলৈ তেওঁক ৰাজী কৰালে। ইজৰাইলৰ আহাব ৰজাই যিহুদাৰ ৰজা যিহোশ্বাফতক ক'লে, আপুনি ৰামুত গিলিয়ডলৈ মোৰ লগত যাবনে? তাতে যিহোশ্বাফতে উত্তৰ দি ক'লে, আপুনি যেনে ময়ো তেনে, আৰু মোৰ প্ৰজা যেনে আপোনাৰ প্ৰজাও তেনে। এই যুদ্ধত আমি আপোনাৰ লগত উপস্থিত থাকিম। যিহোশ্বাফতে ইজৰাইলৰ ৰজাৰ আগত পুনৰ ক'লে, মই বিনয় কৰোঁ, যিহোৱাৰ বাক্য কি সেই বিষয়ে তেওঁক সোধক। তেতিয়া ইজৰাইলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ 400 লোকক গোটাই তেওঁলোকক সুধিলে, আমি ৰামুত গিলিয়ডলৈ যুদ্ধ কৰিবলৈ যামনে, নে মই ক্ষান্ত হৈ থাকিম? তাতে তেওঁলোকে ক'লে, যাওক, কিয়নো ঈশ্বৰে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব। কিন্তু যিহোশ্বাফতে ক'লে, আমি উপদেশ বিচৰা অৰ্থে যিহোৱাৰ এনে কোনো ভাৱবাদী ইয়াত আছেনে? তেতিয়া ইজৰাইলৰ ৰজাই যিহোশ্বাফতক ক'লে, আমি যাৰ দ্বাৰাই যিহোৱাক সুধিব পাৰোঁ, এনে এজন লোক আছে, কিন্তু মই তেওঁ ঘিণ কৰোঁ, কিয়নো তেওঁ মোৰ বিষয়ে কেতিয়াও মংগলৰ ভাৱবাণী প্ৰচাৰ নকৰে, সদায় কেৱল অমংগলহে প্ৰচাৰ কৰে। তেওঁ জিমলাৰ পুত্ৰ মিখায়া। তেতিয়া যিহোশ্বাফতে ক'লে, মহাৰাজে যেন তেনে কথা নকওক। তেতিয়া ইজৰাইলৰ ৰজাই তেওঁৰ এজন নপুংসকক আজ্ঞা দি ক'লে, জিমলাৰ পুত্ৰ মিখায়াক বেগাই আনাগৈ। সেই সময়ত ইজৰাইলৰ ৰজা আহাব আৰু যিহুদাৰ যিহোশ্বাফত ৰজাই নিজ নিজ ৰাজবস্ত্ৰ পিন্ধি চমৰীয়াৰ প্ৰৱেশ স্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল, আৰু আটাই ভাববাদীসকলে তেওঁলোকৰ আগত ভাববাণী প্ৰচাৰ কৰি আছিল। কনানাৰ পুত্ৰ ছিদিকিয়াই নিজৰ বাবে লোহাৰ শিং এযোৰ সাজি লৈ ক'লে, যিহুৱাই এইদৰে কৈছে, ইয়াৰ দ্বাৰাই আপুনি অৰামিয়াসকলক সংহাৰ নকৰালৈকে সুচি থাকিব। তাতে আন সকলো ভাববাদীসকলেও সেইদৰে ভাববাণী প্ৰচাৰ কৰি ক'লে, আপুনি ৰামুত গিলিয়ড আক্ৰমণ কৰক, তাতে আপুনি জয়ী হ'ব, কিয়নো যিহুৱাই তাক মহাৰাজৰ হাতত সোধাই দিলে। পাছত যি দুজনে মিখায়াক মাতিবলৈ গৈছিল, তেওঁক ক'লে, চাওক, ভাববাদীসকলে একে মুখেৰে ৰজাৰ আগত মংগলৰ কথা কৈছে, মই বিনয় কৰোঁ, আপোনাৰ বাক্যও তেওঁলোকৰ এজনৰ বাক্যৰ নিচিনা হওক, আপুনিও যেন মংগলৰ বাক্য কয়। তেতিয়া মিখাই ক'লে, যিহুৱাৰ জীৱনৰ শপত, মোৰ ঈশ্বৰে মোক যি ক'ব মই সেয়েহে ক'ম। যেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহিল, তেতিয়া ৰজাই তেওঁ সুধিলে, হে মিখায়া, আমি যুদ্ধ কৰিবলৈ ৰামুত গিলিয়ডলৈ যামনে, নে মই ক্ষান্ত হ'ম? তাতে তেওঁ ক'লে, যাওক, আৰু আপোনালোক জয়ী হওক, তেওঁলোকক আপোনালোকৰ হাতত সমৰ্পণ কৰা হ'ব। তেতিয়া ৰজাই তেওঁক ক'লে, তুমি যিহুৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক'বলৈ মই তোমাক কিমানবাৰ শপত কোৱাম? তেতিয়া তেওঁ ক'লে, মই গোটেই ইজৰাইলক ৰখীয়া নোহোৱাৰ মেৰৰ জাকৰ নিচিনাকৈ পৰ্বতবোৰৰ ওপৰত ছিন্ন ভিন্ন হৈ থকা দেখিলোঁ। আৰু যিহুৱাই ক'লে, তেওঁলোকৰ গৰাকী নাই, প্ৰতিজনে নিজ নিজ ঘৰলৈ শান্তিৰে ঘূৰি যাওক। তেতিয়া ইজৰাইলৰ ৰজাই যিহোশ্বাফতক ক'লে, তেওঁ মোৰ বিষয়ে মংগলৰ ভাৱবাণী প্ৰচাৰ নকৰি কেৱল অমংগলহে প্ৰচাৰ কৰিব, এই বিষয়ে জানো মই পূৰ্বেই আপোনাৰ আগত কোৱা নাই। তাতে মিখায়াই ক'লে, বাৰু, তোমালোক সকলোৱে যিহোৱাৰ বাক্য শুনা, মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ, আৰু তেওঁ সোঁফালে আৰু বাওঁফালে স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল। তেতিয়া জিহুৱাই ক'লে, ইজৰাইলৰ আহাব ৰজা গৈ ৰামোত গিলিয়দত পতিত হ'বৰ কাৰণে কোনে তেওঁক কলোভিত কৰিব? তেতিয়া কোনোৱে একভাৱে আৰু আন কোনোৱে আনভাৱে উত্তৰ দিলে, তেতিয়া এক আত্মাই আগলৈ ওলাই আহি জিহুৱাৰ সাক্ষাতে থিয় হৈ ক'লে, ময়ে তেওঁক কলোভিত কৰিম। তাতে জিহুৱাই ক'লে, কেনেকৈ? তেওঁ ক'লে, মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হ'ম। তেতিয়া জিহুৱাই ক'লে, হয়, তুমি তেওঁক কলোভিত কৰিবা আৰু কৃতকাৰ্যও হ'বা। এতিয়া ওলাই গৈ সেইদৰে কৰা। এই হেতুকে চোৱা, জিহুৱাই তোমাৰ এই সকলো ভাববাদীসকলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু জিহুৱাই তোমাৰ বিষয়ে অমংগলৰ কথা ক'লে। তেতিয়া কনানাৰ পুত্ৰ ছিদিকিয়াই মিখায়াৰ ওচৰলৈ আহি তেওঁ গালত চৰ মাৰি ক'লে, তোমাৰ লগত কথা ক'বৰ কাৰণে জিহুৱাৰ আত্মা মোৰ পৰা পোনপথেদি গ'ল। তাতে মিখায়াই ক'লে, চোৱা, যিদিনা তুমি লুকাবৰ কাৰণে ভিতৰ কোঠালীলৈ সোমাই যাবা, সেইদিনাই সেই বিষয়ে জানিবা। পাছত ইজৰাইলৰ ৰজাই তেওঁৰ কিছুমান দাসক আজ্ঞা কৰিলে বোলে, মিখায়াক ধৰি নগৰৰ অধ্যক্ষ অমুনৰ আৰু মোৰ পুত্ৰ ৰাজকোঁৱৰ জোৱাচৰ ওচৰলৈ লৈ যোৱা আৰু ক'বা, ৰজাই এইদৰে কৈছে, এইজন ব্যক্তিক বন্দীশালত বন্ধ কৰি থবা আৰু মই নিৰাপদে ঘূৰি নহালৈকে তেওঁক খাবৰ বাবে সামান্য অন্ন আৰু সামান্য জল দিবা। মিখায়াই ক'লে, তুমি যদি নিৰাপদে ঘূৰি আহা, তেনেহ'লে জিহুৱাই মোৰ দ্বাৰাই এই বাক্য কোৱা নাই। তেওঁ পুনৰ ক'লে, এই বিষয়ে সকলোৱে শুনা। তাৰপাছত ইজৰাইলৰ ৰজা আহাব আৰু জিহুদাৰ ৰজা জিহুচাফতে ৰামোত গিলিয়দৰ বিৰুদ্ধে উঠিল। ইজৰাইলৰ ৰজাই জিহুচাফতক ক'লে, মই অন্য বেগ ধৰি যুদ্ধত যাম, কিন্তু আপুনি হ'লে আপোনাৰ ৰাজবস্ত্ৰ পিন্ধি থাকক। তেতিয়া ইজৰাইলৰ ৰজাই অন্য বেগ ধৰিলে আৰু তেওঁলোক যুদ্ধ কৰিবলৈ গ'ল। কিন্তু অৰামৰ ৰজাই তেওঁৰ ৰথৰ অধ্যক্ষসকলক এই আজ্ঞা দিছিল বোলে, তোমালোকে ইজৰাইলৰ ৰজাৰ সৰু কি বৰ আন কাৰো লগত যুদ্ধ নকৰিবা, কেৱল ইজৰাইলৰ ৰজাকহে আটক কৰিবা। এই হেতুকে ৰথৰ অধ্যক্ষসকলে জিহুচাফতক দেখি এওঁৱে ইজৰাইলৰ ৰজা এই বুলি তেওঁৰ লগত যুদ্ধ কৰিবলৈ এফলীয়া হৈ গ'ল। তাতে জিহুচাফতে আতাহ পাৰিবলৈ ধৰিলে। তাতে জিহুৱাই তেওঁক সহায় কৰিলে আৰু তেওঁ ওচৰৰ পৰা আঁতৰ হৈ যাবলৈ তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে। তেতিয়া ৰথৰ অধ্যক্ষসকলে তেওঁক ইজৰাইলৰ ৰজা নহয় বুলি জানি তেওঁৰ পাছত খেদি যাবলৈ এৰিলে। কিন্তু কোনো এজন লোকে তেওঁৰ ধনুযোৰ টানি দৈৱকৰ্মে ইজৰাইলৰ ৰজাৰ অবচ আৰু উদৰ ৰক্ষাৰ জোৰতে আঁৰ মাৰিলে। তেতিয়া তেওঁ সাৰথিক ক'লে, তোমাৰ হাত ঘূৰোৱা আৰু মোক এই সৈন্যৰ মাজৰ পৰা উলিয়াই লৈ যোৱা, কিয়নো মই বৰকৈ আহত হ'লো। সেইদিনা বৰ যুদ্ধ হ'ল আৰু গধূলি নোহোৱালৈকে অৰামিয়াসকলৰ আগত ইজৰাইলৰ ৰজাক ৰথত থিয়কৈ ৰখাই থলে আৰু প্ৰায় সূৰ্য মাৰ যোৱা সময়ত তেওঁৰ মৃত্যু হ'ল।